এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে বৰ্ষাপ্ৰিয়া দত্ত। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ফাণ্ডছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণৰ উপস্থিতিত আজি জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন। অসম তথা উত্তৰ পূবৰ বাবে প্ৰযুক্তিগত বিকাশৰ আজি এটা উল্লেখযোগ্য দিন বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। হৰিহৰ তিৰংগা অভিযানৰ অধীনত জনসাধাৰণক বাসগৃহত তিৰংগ পতাকা উত্তোলন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহান। ৰাজ্যখনত আধাতে শিক্ষা ত্যাগ কৰা ছাত্ৰীৰ সংখ্যা বৃদ্ধিক লৈ শিক্ষামন্ত্ৰীৰ উদ্বেগ প্ৰকাশ। আৰু পেৰিছ অলিম্পিকত বক্সাৰ নিশান্ত দেৱ পুৰুষৰ 71 কিলোগ্ৰাম ওজন শাখাত মেক্সিকোৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ। কাইলৈ বক্সাৰ লাভলীনা বৰগোহাঁই চীনৰ প্ৰতিদ্বন্দ্বীৰে কোৱাৰ্টাৰ ফাইনেলত মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ফাণ্ডছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণৰ উপস্থিতিত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰা হয়। অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল সূতাৰূপে প্ৰতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। আজি জাগীৰোডত প্ৰকল্পটোৰ ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ দিনটো অসম তথা উত্তৰ পূব ভাৰতৰ বাবে প্ৰযুক্তিগত বিকাশৰ পথত এটা উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত টাটা গ্ৰুপে আৰম্ভ কৰা এই প্ৰকল্প অসমবাসীৰ বাবে তাৎপৰ্যপূৰ্ণ আৰম্ভণি বুলি অভিহিত কৰি ডঃ শৰ্মাই টাটা গ্ৰুপে অঞ্চলটোৰ চাহ উদ্যোগৰ লগতে চিকিৎসা খণ্ডলৈ আগবঢ়োৱা সেৱাৰ বিষয়েও উল্লেখ কৰে। ৰাজ্যখনত উগ্ৰবাদী সমস্যা প্ৰতিহত কৰাত চৰকাৰৰ সফলতাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ঔদ্যোগিক গোষ্ঠীটোক অসমত বিনিয়োগ কৰিবলৈ আহান জনাইছিল বুলিও ডঃ শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে। উল্লেখযোগ্য যে এই প্ৰকল্পটোত ইতিমধ্যে 1000 অসমীয়া যুৱতীক প্ৰশিক্ষণ দি নিয়োগৰ সুবিধা দিয়া হৈছে। অনুষ্ঠানত দিয়া ভাষণত টাটা ছনছৰ চেয়াৰমেন নটৰাজন চন্দ্ৰশেখৰণে কয় যে জাগীৰোডত স্থাপন কৰা দেশৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পত বৈদ্যুতিক গাড়ী, মোবাইল ফোন আৰু চিকিৎসাৰ বিভিন্ন সঁজুলিৰ বাবে প্ৰয়োজনীয় 48,000 মিলিয়ন চুইচ প্ৰতিদিনে উৎপাদন তথা যন্ত্ৰাংশৰ সংযোজন কৰা হ'ব। আজি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা, পীযুষ হাজৰিকা, নন্দিতা গাৰলোচা, যোগেন মোহন আৰু মুখ্য সচিব ডঃ ৰবি গোটাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকসকলক বিশ্বমানৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰে আজি টাটা গ্ৰুপৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 9 আগষ্টৰ পৰা 15 আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত তিৰংগ পতাকা উত্তোলন কৰিবলৈ আহান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেলফি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই অভিযানে বিগত দুবছৰ ধৰি ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ় লৈ উঠিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ভাৰতীয় গৰ্ব আৰু পৰিচয়ৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশপ্ৰেমক মৰ্যাদা দিবলৈ আহান জনাইছে। ভাৰত বিশ্বৰ ভিতৰতে খাদ্য সামগ্ৰী ৰাহি হোৱা দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে দেশখনৰ শক্তিশালী কৃষিখণ্ডৰ সহায়ত বিশ্বব্যাপী দেখা দিয়া ক্ষুধা আৰু পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত 32 সংখ্যক আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদ সন্মিলনত দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। 75খন দেশৰ প্ৰতিনিধি অংশ লোৱা এই সন্মিলনত শ্ৰীমোদীয়ে লগতে কয় যে ভাৰতৰ কৃষকসকলক উপকৃত কৰিব পৰাকৈ 1900 বিধৰো অধিক পৰিৱেশ অনুকূল বীজৰ প্ৰজাতি বিকশাই তোলা হৈছে। ইয়াৰ ফলত কৃষকসকলে 25% কম পানী ব্যৱহাৰ কৰি কৃষিকাৰ্য কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ কয়। তেওঁ কয় যে বহু সংস্কাৰ সাধনেৰে চৰকাৰে কৃষিখণ্ড সবল কৰি তোলাৰ জৰিয়তে কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য স্থিৰ কৰিছে। শ্ৰীমোদীয়ে কয় যে ভাৰত বিশ্বৰ সৰ্ববৃহৎ মিলেট, গাখীৰ, দাইল আৰু মছলা উৎপাদনকাৰী দেশ। তেওঁ কয় যে ভাৰতে পৰম্পৰাগত আৰু প্ৰাকৃতিক কৃষিত গুৰুত্ব আৰোপ কৰি আহিছে। সেইবাবে কেন্দ্ৰীয় বাজেটত বহনক্ষম কৃষিত বিশেষ আলোকপাত কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে কৃষিখণ্ডত ডিজিটীয় প্ৰযুক্তি ব্যৱহাৰ কৰিছে আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত দেশৰ 10 কোটি কৃষকৰ বেংক একাউণ্টলৈ পুঁজি হস্তান্তৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ কৃষি গৱেষণা আৰু শিক্ষাৰ বলিষ্ঠ ব্যৱস্থাৰ কথাও উনুকিয়াই দিয়ে। তেওঁ কয় যে দেশত বৰ্তমান কৃষি শিক্ষণৰ বাবে 500ৰো অধিক কৃষি মহাবিদ্যালয় আৰু 700ৰো অধিক কৃষি বিজ্ঞান কেন্দ্ৰ আছে। এই শিক্ষা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে কৃষকসকলক নতুন প্ৰযুক্তি সন্দৰ্ভত তথ্য যোগান ধৰা হয় বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বিগত 10টা বছৰত 90 লাখ হেক্টৰ কৃষিভূমি ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ অধীনলৈ অনা হৈছে। কৃষিভূমিৰ ডিজিটীয়কৰণ অভিযানত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইয়াৰ জৰিয়তে কৃষকক তেওঁলোকৰ কৃষিভূমিৰ বিপৰীতে একোটা ডিজিটীয় পৰিচয় চিহ্ন দিয়া হ'ব আৰু কৃষিকাৰ্যত ড্ৰোন ব্যৱহাৰক উৎসাহিত কৰাৰ বাবে ড্ৰোন দিদীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীমোদীয়ে দৃঢ়তাৰে কয় যে চৰকাৰৰ এই ব্যৱস্থাসমূহে কেৱল ভাৰতৰ কৃষকসকলকে লাভান্বিত নকৰে বৰং বিশ্বজুৰি খাদ্য সুৰক্ষাও সুনিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছুপাৰ ফুড হিচাপে কলা চাউলৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰি কয় যে অসম, মণিপুৰ আৰু মেঘালয়ত উৎপাদিত কলা চাউল ইয়াৰ ঔষধি গুণৰ বাবে পচন্দৰ বিকল্প হৈ পৰিছে। উল্লেখযোগ্য যে এইবাৰৰ সমাৰোহৰ বিষয়বস্তু হৈছে বহনক্ষম কৃষি খাদ্য ব্যৱস্থাৰ ৰূপান্তৰকৰণ। কেন্দ্ৰীয় চৰকাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ পূবত 60টা ৰেল ষ্টেচন বিশ্বমানৰ সা সুবিধাৰ সৈতে বিকশিত কৰাৰ ব্যৱস্থা কৰিছে। বাছনিপ্ৰাপ্ত ষ্টেচনসমূহৰ ভিতৰত অসমৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগাম ৰেল ষ্টেচনটো 34,60,00,000 টকা ব্যয় সাপেক্ষে বিকশাই তোলাৰ পদক্ষেপ লোৱা হৈছে। এই ষ্টেচনটোৰ পুনৰ নিৰ্মাণে কাষৰীয়া অঞ্চলসমূহৰ ৰেল যাতায়াতকাৰীসকলক সা সুবিধা প্ৰদান কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱে আলিপুৰদুৱাৰ মণ্ডলৰ অধীনৰ নিউ জলপাইগুৰি নিউ বঙাইগাঁও খণ্ডৰ মাজত অৱস্থিত এই ষ্টেচনত যাত্ৰীসকলৰ সুবিধাৰ বাবে অত্যাধুনিক প্ৰতীক্ষা কক্ষ তথা অন্যান্য সা সুবিধাসমূহ প্ৰদান কৰা হ'ব। তদুপৰি দিব্যাংগসকলৰ বাবে অনুকূল ৰেম্প, লিফ্ট আৰু 5 মিটাৰ বহল ফুট অভাৰব্ৰিজৰ উপৰি পুৰুষ মহিলাৰ বাবে সুকীয়াকৈ শৌচাগাৰ উপলব্ধ হ'ব। আনহাতে উন্নত পাৰ্কিং ব্যৱস্থা আৰু প্ৰৱেশ প্ৰস্থান পথ উন্নত কৰি তোলা হ'ব। এই সকলো উন্নয়নমূলক কামৰ ফলত নতুন নিযুক্তি, ব্যৱসায়ৰ সুযোগৰ লগতে পৰ্যটন ক্ষেত্ৰতো সা সুবিধাৰ সৃষ্টি হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে সূত্ৰই প্ৰকাশ কৰিছে। নীতি আয়োগৰ উদ্যোগত আৰম্ভ কৰা সম্পূৰ্ণতা অভিযানৰ অধীনত আজি বৰপেটা জিলাতো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মন্দিৰ উন্নয়ন খণ্ডৰ লগতে সামগ্ৰিকভাৱে জিলাখনতে চলিবলগীয়া এই অভিযানৰ আজি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে শুভাৰম্ভ কৰে। এই উপলক্ষে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কয় যে 6টা নিৰ্দিষ্ট লক্ষ্য পূৰণৰ বাবে জিলাখনৰ মন্দিৰ উন্নয়ন খণ্ডত সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰা হৈছে। প্ৰসূতি মাতৃৰ পঞ্জীয়ন, বিদ্যালয়ৰ বিদ্যুৎ সংযোগ, বিনামূলীয়া পাঠ্যপুথি বিতৰণ, শিশুৰ টীকাকৰণ, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰতিজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ লগতে মহিলা আত্মসহায়ক গোটসমূহৰ সবলীকৰণৰ বাবে এই অভিযানৰ অধীনত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচীসমূহৰ ৰূপায়ণৰ দ্বাৰা মন্দিৰ উন্নয়ন খণ্ডৰ লগতে জিলাখনৰ অন্যান্য অঞ্চলসমূহত প্ৰভূত উন্নয়ন হ'ব বুলি আশা প্ৰকাশ কৰিছে। আজিৰ অনুষ্ঠানটোত বৰপেটা জিলাৰ আয়ুক্তকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, কৰ্মচাৰী, আশাকৰ্মী তথা অংগনবাড়ী কৰ্মীসকল উপস্থিত থাকে। ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত পৰ্যটন ক্ষেত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে প্ৰকাশ কৰিছে। আজি গ্ৰেটাৰ নয়ডাত আয়োজিত ভাৰত আন্তঃৰাষ্ট্ৰীয় আতিথ্য এক্সপ' 2024ৰ সপ্তম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশেখাৱতে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰ্যটন আৰু আতিথ্য খণ্ডৰ উৎকৰ্ষ সাধনৰ বাবে বদ্ধপৰিকৰ। আন্তঃৰাষ্ট্ৰীয় আতিথ্য এক্সপ'য়ে দেশৰ আতিথ্য উদ্যোগটোৰ বিকাশত যোৱা 6টা বছৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে ভাৰতৰ পৰ্যটন খণ্ডৰ অশেষ সম্ভাৱনা আছে আৰু কৃষি আৰু পৰ্যটনে জনসাধাৰণৰ যিকোনো ক্ষেত্ৰৰ আকাংক্ষা পূৰণৰ দিশত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে পৰ্যটন ক্ষেত্ৰই ভাৰতক 2047 চনৰ ভিতৰত বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক বৰ্ষাপ্ৰিয়া দত্তৰ পৰা।
ৰাজ্যখনত আধাৰতৈ শিক্ষাত্যাগ কৰা ভাৰতত ছাত্ৰী সংখ্যা বৃদ্ধি বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে উদ্বিগ্নতা প্ৰকাশ কৰিছে। আজি বৰপেটাত মন্ত্ৰীগৰাকীয়ে এই বিষয়টোক লৈ এখন বিভাগীয় পৰ্যালোচনা সভাত অংশ লয়। সভা লাভ কৰা তথ্যৰ ভিত্তিত মন্ত্ৰীগৰাকীয়ে কয় যে অলপতে ইউনিচেফৰ পৰা ৰাজ্যৰ শিক্ষা বিভাগে এই ধৰণৰ তথ্য লাভ কৰিছে। তথ্য অনুসৰি সংখ্যালঘু বসতি প্ৰদান চৰ অঞ্চল, জনজাতীয় অঞ্চল আৰু চৌভাগিক অঞ্চলত আধাৰতৈ শিক্ষা জীৱন ত্যাগ কৰা ছাত্ৰীৰ সংখ্যা অধিক বুলি জানিব পৰা গৈছে। কেইবাটাও চৰ অঞ্চল আছে আৰু এই অঞ্চলসমূহত ব্যাপক হোৱা ছাত্ৰীৰ সংখ্যা অধিক বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল বিগত সপ্তাহত ঘোষণা নোহোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়খনৰ পৰীক্ষাক লৈ দীৰ্ঘদিনীয়া সমস্যা চলি আহিছে। এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াইছে বুলি তেওঁ মন্তব্য কৰে। অসমৰ আশাৰী সংবাদ পত্ৰ দৈনিক অসমে কাইলৈ 60 বছৰত পদাৰ্পণ কৰিব। সিংহপুৰ শৰাৰ লাভ গোবিন্দ বৰুৱাই প্ৰতিষ্ঠা কৰি থৈ যোৱা এই কাকতে বিগত 6টা দশক ধৰি ৰাজ্যখনৰ জাতীয় জীৱনৰ প্ৰভাৱ বিচাৰ কৰি আহিছে। দ্য আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ পৰা প্ৰকাশিত কাকতখনে অসমৰ ভাষা সাহিত্যৰ উৎকৰ্ষ সাধাৰণতে বৰঙণি আগবঢ়াই আহিছে। কাইলৈৰ পৰা অহা বছৰৰ 3 আগষ্ট পৰ্যন্ত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাকতখনে হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিব। কাইলৈ দিনৰ 10 বজাত আছাম ট্ৰিবিউন প্ৰতিষ্ঠান চৌহদত পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। দিল্লী উজান বজাৰৰ বিবেকানন্দ প্ৰেক্ষাগৃহত উদ্বোধনী সভাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ৰাজ্যৰ বিভিন্ন জিলাত খগনীয় সমস্যাই ভাবুকি সৃষ্টি কৰিছে। দক্ষিণ হাৰিয়ানাৰ মানকাছাৰ জিলাৰ আয়াৰিত ব্ৰহ্মপুত্ৰৰ খগনীয়ে কমেও 50টা পৰিয়ালৰ বাসগৃহৰ ক্ষতি কৰাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি খহাই পেলাইছে। জানিব পৰা মতে খগনীয়াৰ ফলত 1000 বিঘাতকৈ অধিক ভূমি নৈত জাহ গৈছে। জনসাধাৰণে ব্ৰহ্মপুত্ৰৰ খগনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা লবলৈ বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আহান জনাইছে। কংগ্ৰেছ অধ্যক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ অধীনত তিনিচুকীয়া জিলাত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী পূৰ্ণগতিত অব্যাহত আছে। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলক গছপুলি বিতৰণ কৰা হৈছে। এই উদ্দেশ্যে কাকোপথাৰ উন্নয়নখণ্ডৰ অধীনত ৰঙাজান গাঁও পঞ্চায়তত পঞ্চায়ত সচিব, জীৱিকা সখী, পশু সখী আৰু বেংক সখীৰ লগতে জীৱিকা অভিযানৰ বিষয়াসকলৰ উপস্থিতিত গছপুলি বিতৰণ কৰা হয়। উল্লেখযোগ্য যে জিলাখনত অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ত 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত 4 অভয়াৰণ্যত গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি জিলা আয়ুক্ত স্বপ্নিল পালে জানিবলৈ দিছে। গছপুলি প্ৰাপ্তিৰ বাবে অনলাইন পঞ্জীয়নৰ সময় 5 আগষ্টলৈ বৃদ্ধি কৰা হৈছে বুলিও জিলা আয়ুক্তই অৱগত কৰিছে। গুৱাহাটী মহানগৰ পুবপ্ৰান্তত অৱস্থিত পুৰণি উচ্চ শিক্ষা অনুষ্ঠান গুৱাহাটী কলেজৰ হীৰক জয়ন্তী বৰ্ষ আজি দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰণৱ চন্দ্ৰদেৱ আৰু পৰিচালনা সমিতিৰ সভাপতি ডঃ নীৰৱ কুমাৰ ভট্টাচাৰ্যই আৰম্ভ কৰা দিনটোৰ কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰা মুকলি সভাত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত এভাৰেষ্ট বিজয়ী পৰ্বতাৰোহী তৰুণ শইকীয়াকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ সিং সৈনীয়ে আজি শক্তিপীঠ কামাখ্যা ধামত পূজা অৰ্চনা আগবঢ়ায়। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত শ্ৰীসৈনীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ উচ্চ প্ৰশংসা কৰি কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপসমূহৰ ফলত অসম বিকাশৰ পথত অগ্ৰসৰ হৈছে। ইয়াৰ লগতে শ্ৰীসৈনীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে হাতত লোৱা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে। শোণিতপুৰ যুৱ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা চাৰিদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে আজি তেজপুৰ মাৰোৱাৰী ধৰমশালা ভৱনৰ প্ৰাংগণত এটা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। বিধায়ক গণেশ কুমাৰ লিম্বৰ উপস্থিতিত অনুষ্ঠিত শিবিৰটোত আছাম ৰাইফলছ আৰু সীমা সুৰক্ষা বলৰ জোৱানসকলেও ৰক্তদান কৰে। শ্ৰীলিম্বৰ অনুষ্ঠানত উপস্থিত থাকি ৰক্তদানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত জনসাধাৰণক অৱগত কৰে আৰু ৰক্তদান জীৱনদানৰ অনুৰূপ বুলি অভিহিত কৰে। ব্ৰহ্মপুত্ৰ নদী পৃষ্ঠৰ মৌলিগড়ৰ পৰা গড়পুৰ সংযোগী 4.16 কিলোমিটাৰ দীৰ্ঘৰ 4-লেনযুক্ত প্ৰস্তাৱিত সুৰংগ পথটো নিৰ্মাণ সম্পৰ্কে এখন সভা আজি গোলাঘাটত অনুষ্ঠিত হয়। গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাকে সভাপতিত্ব কৰে। প্ৰস্তাৱিত সুৰংগ পথটোৰ সম্ভাব্য সুবিধা আৰু প্ৰতিশ্ৰুতিৰ বিষয়ে আলোচনা কৰা সভাখনত কৃষিমন্ত্ৰী অতুল বৰা, বিধায়ক নিৰ্মল শইকীয়াৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষস্থানীয় বিষয়া আৰু কাৰিকৰী অভিযন্তাসকল উপস্থিত থাকে। কৰিমগঞ্জৰ চন্দ্ৰখিলাস্থিত স্বামী বিবেকানন্দ মহাবিদ্যালয়ৰ ফায়াৰিং ৰেঞ্জত চতুৰ্থ অসম বেটেলিয়নৰ NCCৰ নিৰ্বাচিত কেডেটসকলৰ গুলীচালনাৰ পৰীক্ষা আৰম্ভ হৈছে। এই পৰীক্ষা অহা 14 আগষ্টলৈ চলিব। জিলা প্ৰশাসনে ফায়াৰিং ৰেঞ্জৰ নিকটৱৰ্তী অঞ্চলৰ ৰাইজক গুলীচালনা পৰীক্ষাৰ সময়ত অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ সাৱধানতাৰে চলিবলৈ আহান জনাইছে। কামৰূপৰ ঐতিহাসিক পুষ্পবৰ্গৰ বন পৰিষ্কাৰৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ চাংচাৰী অঞ্চলৰ বামনিগাঁও, জালাহ, বলাইডিং, ভঙৰেশ্বৰ আদি গাঁওসমূহ কৃত্ৰিম বনৰ পৰা মুক্ত কৰিবলৈ প্ৰায় 4 কিলোমিটাৰ দীৰ্ঘৰ জানটো পৰিষ্কাৰকৰণৰ কাম হাতত লোৱা হৈছে। এই পদক্ষেপ বৃহত্তৰ চাংচাৰী অঞ্চলৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষভাৱে কাৰ্যকৰী হ'ব বুলি অঞ্চলটোৰ ৰাইজে আশা প্ৰকাশ কৰিছে। পেৰিচ অলিম্পিকত ভাৰতীয় বক্সাৰ নিশান দেৱে আজি নিশা পুৰুষৰ 71 কিলোগ্ৰাম ওজন শাখাত মেক্সিকোৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। খেলখন নিশা 12:18 আৰম্ভ হ'ব। ইফালে ভাৰতীয় ধনুৰ্বিদ দীপিকা কুমাৰীয়ে পেৰিচ অলিম্পিকত মহিলাৰ চাৰি ব্যক্তিগত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে 4-6 ব্যৱধানত পৰাজয় বৰণ কৰিছে। ইয়াৰ পূৰ্বে শ্বুটিঙতো ইতিমধ্যে 2টাকৈ পদক বিজয়ী মনু ভাকৰ তৃতীয়টো পদকৰ বাবে মহিলাৰ 25 মিটাৰ পিষ্টল শীতানৰ ফাইনেলত অৱতীৰ্ণ হৈছিল যদিও চতুৰ্থ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা চেঞ্চৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰৰ উপস্থিতিত আজি জাগ্ৰদেশ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন, অসম তথা উত্তৰ পূবৰ বাবে প্ৰযুক্তিগত বিকাশৰ বাবে আজি এটা উল্লেখযোগ্য দিন বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। তিৰংগা অভিযানৰ অধীনত জনসাধাৰণক বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান। ৰাজ্যখনত আগতে শিক্ষা ত্যাগ কৰা ছাত্ৰীৰ সংখ্যা বৃদ্ধিক লৈ শিক্ষামন্ত্ৰীৰ উদ্বেগ প্ৰকাশ। আৰু পেৰিছ অলিম্পিকত বক্সাৰ নিশান দেৱ পুৰুষৰ 71 কিলোগ্ৰাম ওজন শাখাত মেক্সিকোৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ। কাইলৈ বক্সাৰ লাভিনা বৰগোহাঁই চীনৰ প্ৰতিদ্বন্দ্বীৰে কোৱাৰ্টাৰ ফাইনেলৰ মুখামুখি। Thank you.